এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। গোলাঘাটৰ ধনশিৰি নৈ আজিও বিপদসীমাৰ ওপৰেৰে বৈ আছে। বাঢ়নী পানীৰ ফলত জিলাখনৰ গোলাঘাট, মৰঙি, খুমটাই, বোকাখাট আৰু সৰুপথাৰ ৰাজহচক্ৰৰ প্ৰায় শতাধিক গাঁও প্লাবিত হৈছে। জিলাখনৰ প্ৰায় 20,000+ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি জিলাখনৰ বিভিন্ন স্থানত মুঠ 28 শিবিৰ স্থাপন কৰা হৈছে। বানত উটি অহা জিলাখনৰ শিঙিমাৰী গাঁৱৰ মংলু ভূমিজ নামৰ লোকগৰাকীৰ মৃতদেহ কালি উদ্ধাৰ কৰা হয়। জিলাখনৰ বান পৰিস্থিতি তদাৰক কৰাৰ বাবে মন্ত্ৰী অজন্তা নেওগে গোলাঘাটত বাহৰ পাতিছে। মন্ত্ৰীগৰাকীয়ে কালি জিলা আৱৰ্তভৱনত জিলা আয়ুক্ত আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ বানত আক্ৰান্ত লোকসকলৰ মাজত যাৱতীয় সাহায্য সামগ্ৰী বিতৰণ কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত বানত আক্ৰান্ত অঞ্চলৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষাতো গুৰুত্ব আৰোপ কৰা হয়। ইপিনে বোকাখাট সমজিলাতো প্ৰায় 10 গাঁও বানৰ কবলত পৰাৰ বাতৰি আহিছে। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কালি বাউৰীগাঁও, ধোদাং, পশ্চিম ধোদাং, তৰুণনগৰ, বচাপথাৰ, পাৰঘাট আদি অঞ্চলকে ধৰি ধনশিৰি নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰা ঠাইসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰশাসনৰ তৰফৰ পৰা ৰাইজলৈ সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰাৰ বাবে বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে। নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ কামপুৰ আৰু কঠীয়াতলী অঞ্চলো বানৰ কাবুলত পৰিছে। কপিলীৰ উপনৈ দিশাৰী আৰু যমুনা নৈৰ বাঢ়নী পানীত ন ন অঞ্চল প্লাবিত হোৱাৰ বাতৰি আহিছে। কঠীয়াতলীৰ বিলচা আটি, কঠালগুৰি আৰু মহগড় টেপৰাটি সংযোগী পথৰ ওপৰে পানী বাগৰাত বৰ্তমান পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি বিভাগৰ পৃষ্ঠপোষকতাত আৰু ৰাজ্যৰ সংগ্ৰহালয় সঞ্চালকালয় তথা ঢকুৱাখানা মহাবিদ্যালয়ৰ সহযোগিতাত আজিৰে পৰা 10 আগষ্টলৈ গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় দ্বিতীয় মহলাত থকা বিশেষ প্ৰদৰ্শনী প্ৰেক্ষাগৃহত মুগা অসমৰ সোণালী সূতা, ঢকুৱাখানাৰ গৌৰৱ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। প্ৰদৰ্শনীত ঢকুৱাখানাৰ মুগা শিল্পৰ কলাত্মক উপস্থাপন কৰা হ'ব। আজি পুৱা 11:30 বজাত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি ৰাজ্যৰ সংগ্ৰহালয়সমূহৰ সঞ্চালকে প্ৰকাশ কৰিছে। সংগীত সত্ৰ গুৱাহাটীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সপ্তদশ ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা 2025 প্ৰদান কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পণ্ডিত ৰাজেন্দ্ৰ গংগানী আৰু কৰুণাধৰ শৰ্মাক ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি প্ৰদৰ্শন কৰা অভূতপূৰ্ব নিষ্ঠা আৰু অসমৰ আধ্যাত্মিক আৰু কলাত্মক ঐতিহ্যৰ ক্ষেত্ৰলৈ ৰসেশ্বৰ শইকীয়া বৰবায়নৰ অনবদ্য অৱদানৰ কথা স্মৰণ কৰে। ৰসেশ্বৰ শইকীয়াৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত বিশিষ্ট বাঁহীবাদক তথা পদ্মবিভূষণ সন্মানেৰে বিভূষিত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়া, বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী আৰু পদ্মভূষণ সন্মানেৰে বিভূষিত যতীন গোস্বামী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আৰু সংগীত সত্ৰৰ অধ্যক্ষ স্বপ্ননীল বৰুৱা উপস্থিত থাকে। অনুষ্ঠানত সংগীত নাটক একাডেমী বঁটাপ্ৰাপক মোহিনী আত্তম নৃত্যশিল্পী গোপিকা বাৰ্মা আৰু সত্ৰীয়া নৃত্যশিল্পী গায়ত্ৰী কোঁৱৰে নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত সংগীত সত্ৰৰ ছাত্ৰ ছাত্ৰীসকলেও খোলবাদন, বৰগীত আৰু নৃত্য পৰিৱেশন কৰে। আজি সন্ধিয়া সংগীত সত্ৰৰ বাৰ্ষিক নৃত্য গীতৰ উৎসৱত এই বছৰৰ বাবে তন্ময় বৰদলৈ সোঁৱৰণী সংগীত ভাস্বৰ সন্মান সত্ৰীয়া আৰু ওডিচী নৃত্যশিল্পী গীতিকা দত্তক প্ৰদান কৰা হ'ব। ৰাজ্যৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই কালি চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ চাহ বাগিচাসমূহত শ্ৰম বিভাগ আৰু বাগিচা কৰ্তৃপক্ষই কৰি থকা কামসমূহৰ বুজ লয়। তেওঁ বিভাগীয় বিষয়া আৰু বাগিচা কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশো জাৰি কৰে। শ্ৰীগোৱালাই চাহ জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ সমস্যা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। তেওঁ জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে। ধৰতী আবা জন অংশগ্ৰহণ অভিযানৰ অধীনত ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কালি সমন্বয় হেতু আদৰ্শ মণ্ডল পৰ্যায়ৰ সংগঠনৰ এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত 30 আত্মসহায়ক গোটৰ সদস্যই অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।